এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। 23 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত নতুন দিল্লীৰ হায়দৰাবাদ হাউচত আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে বিস্তৃত আলোচনাত মিলিত হয়। আলোচনাকালত বাণিজ্য, অৰ্থনীতি, স্বাস্থ্যসেৱা, শিক্ষা, সংস্কৃতি আৰু সংবাদ মাধ্যমকে ধৰি বিভিন্ন খণ্ডৰ কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে। বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই 2030 চনলৈকে ভাৰত আৰু ৰাছিয়াৰ অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰসমূহ উন্নয়নৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত গঠন কৰা বিশেষ তদন্তকাৰী গোট SIT-য়ে এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে আৰু 12 ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিল কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে SIT-য়ে বৃহৎ সংখ্যক সাক্ষ্য প্ৰমাণ লাভ কৰাৰ লগতে প্ৰায় 3000 পৃষ্ঠাৰ অভিযোগনামা সাজু কৰিছে আৰু নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ইয়াক দাখিল কৰা হ'ব।
প্ৰায় 3500 ডকুমেণ্ট আছে। এডভোকেট জেনেৰেলৰ লগত কালিও মিটিং হৈছে ফাইনেল কৰাৰ কাৰণে। 18 তাৰিখ লাষ্ট ডেট, 6-12 তাৰিখৰ ভিতৰত SIT-য়ে দি দিব। 18 তাৰিখৰ আগত আমি দিবই লাগিব, নহলে জেলত থকা মানুহকেইজনে জামিন পাই যাব। আইনৰ মতে আমি বাধ্য, কিন্তু মই তেওঁলোকক কৈছো কেইদিনমান আগতে দি দিয়ক। কিন্তু তেওঁলোকে মোক কৈছে যে প্ৰায় 3500 ডকুমেণ্টছ আছে। মই ভাবো তেওঁলোকে এই সপ্তাহত যেনে তেনে চাৰ্জশ্বীট দিবই।
ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীয়ে অহা 10 ডিচেম্বৰত শ্বহীদ দিৱস পালন কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেইদিনা গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। পূৰ্বতে গৃহমন্ত্ৰী অমিত শ্বাহ এই কাৰ্যসূচীলৈ অহাৰ কথা আছিল যদিও এতিয়া স্মাৰক ক্ষেত্ৰ উদ্বোধনী অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী উপস্থিত থাকিব বুলি ৰাজ্য চৰকাৰৰ সূত্ৰত প্ৰকাশ। এই অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ স্মৃতি সংৰক্ষণৰ লক্ষ্যৰে এই শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। এই ক্ষেত্ৰত প্ৰেক্ষাগৃহ, প্ৰাৰ্থনাগৃহ, চাইকেল ট্ৰেক আদিৰ উপৰি অসম আন্দোলন তথা ৰাজ্যখনৰ বুৰঞ্জীৰ বিভিন্ন ঘটনা প্ৰবাহক সামৰি শব্দ আৰু পোহৰৰ বিশেষ প্ৰদৰ্শনীৰো ব্যৱস্থা থাকিব। জিলা আৰু সমজিলা মুখ্য কাৰ্যালয়সমূহতো সকলো স্তৰৰ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণেৰে শ্বহীদ দিৱস পালন কৰা হ'ব। নগাঁও জিলা প্ৰশাসনে ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত আজি উচ্ছেদ অভিযান চলায়। প্ৰশাসনে প্ৰায় 38 বিঘা ভূমিত অবৈধভাৱে বাস কৰা 75টা পৰিয়ালক উচ্ছেদ কৰে। জিলা প্ৰশাসনে ইতিমধ্যে দখলীকৃত ভূমি খালী কৰাৰ বাবে প্ৰেৰণ কৰা জাননী লাভ কৰাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি আঁতৰি যায়। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত আজি বাকী থকা পৰিয়ালসমূহক উচ্ছেদ কৰা হয়। গুৱাহাটীৰ দিছপুৰ আৰক্ষীয়ে আজি হাতীগাঁৱৰ লক্ষ্মীনগৰত অভিযান চলাই 3,50,00,000 টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। কাছাৰ জিলাৰ ধলাইৰ সাজু ৰহমান নামৰ সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে 29 পেকেট হেৰইন জব্দ কৰে। আৰক্ষীয়ে সাজু ৰহমানৰ পৰা এখন 4-চকীয়া বাহনো জব্দ কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। এই সময়সূচী অনুসৰি নিৰ্ধাৰিত বিষয়সমূহৰ বাবে অহা 28 আৰু 29 জানুৱাৰীত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাজ্যৰ জাতীয় ফলৰূপে স্বীকৃতি লাভ কৰা কাজী নেমুৰ ৰস সংৰক্ষণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীসকলে উদ্ভাৱন কৰা বিশেষ প্ৰযুক্তি কৌশলৰ বাণিজ্যিক উৎপাদনৰ এখন বুজাবুজিৰ চুক্তি আজি স্বাক্ষৰ কৰা হয়। কৃষি বিশ্ববিদ্যালয়খনৰ কৃষি গৱেষণা সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ট্ৰিনিটি ফ্ৰুক্টা প্ৰাইভেট লিমিটেডৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰা হয়। কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়া আৰু কোম্পানীটোৰ হৈ ড০ KN সিঙে এই চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে কাজী নেমুৰ ৰস উৎপাদন কৰি স্থানীয় কৃষকক স্বাৱলম্বী কৰিব পৰা হ'ব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। কোনোধৰণৰ সংৰক্ষকৰ অবিহনে এই প্ৰযুক্তিৰ জৰিয়তে প্ৰায় 2 বছৰলৈকে কাজী নেমুৰ ৰস সংৰক্ষণ কৰি শীতল পানীয়ৰ দৰে ব্যৱহাৰ কৰিব পৰা হ'ব বুলি গৱেষকসকলে জানিবলৈ দিছে। নতুন দিল্লীত চলি থকা 69 সংখ্যক ৰাষ্ট্ৰীয় বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাৰ সাঁতোৰত 4x100 মিটাৰ ফ্ৰী ষ্টাইল শাখাত অসমৰ দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে। দলটোত জ্ঞানম হাজৰিকা, প্ৰয়াস গগৈ, অংশুমান দত্ত আৰু মন্টু ভৰালী আছিল। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05